এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে তনিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি। 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 102টা সমষ্টিত এই পৰ্যায়ৰ নিৰ্বাচন। অসমত প্ৰথম পৰ্যায়ৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ। নিৰ্বাচনী আচৰণ বিধি উলংঘাকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কঠোৰ ব্যৱস্থা। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৰাজ্য জিলা প্ৰশাসনসমূহৰ যাৱতীয় প্ৰস্তুতি গ্ৰহণ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। দেশৰ নিৰ্বাচন আয়োগে আজি অহা 19 এপ্ৰিলত হবলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এইটো পৰ্যায়ত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 102টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথমটো পৰ্যায়ত তামিলনাডুৰ 39খন, ৰাজস্থানৰ 12খন, উত্তৰ প্ৰদেশৰ 8খন, মধ্যপ্ৰদেশৰ 6খন, উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ 5খনকৈ, বিহাৰৰ 4খন, পশ্চিমবংগৰ 3খন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ 2খনকৈ আৰু ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ 1খনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 27 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। 28 মাৰ্চত প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব 30 মাৰ্চ। অৱশ্যে বিহাৰৰ ক্ষেত্ৰত 28 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন ধাৰ্য কৰা হৈছে। ৰাজ্যখনত 30 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হ'ব 2 এপ্ৰিল। অসমৰ নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। দ্বিতীয় পৰ্যায়ত দৰং, ওদালগুৰি, ডিফু, কৰিমগড়, শিলচৰ আৰু নগাঁও তথা তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন হ'ব বুলি আয়োগৰ সূত্ৰই জানিবলৈ দিছে। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি ৰাজ্যখনত 2 কোটি 43 লাখতকৈ অধিক ভোটদাতা আছে। ইয়াৰে 1 কোটি 21 লাখ 79 হাজাৰতকৈ অধিক পুৰুষ আৰু 1 কোটি 21 লাখতকৈ অধিক মহিলা ভোটদাতা। তদুপৰি 414 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যখনত 4,34,000তকৈ অধিক নতুন ভোটদাতা আছে। একেদৰে 2,72,000তকৈ অধিক অশীতিকৰ ভোটদাতা থকা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। আনহাতে সমাগত নিৰ্বাচন শান্তিপূৰ্ণ, স্বচ্ছ আৰু নিকাকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন ৰাজ্যকে নিৰ্দেশ দিছে। ৰাজ্যিক নিৰ্বাচন আয়োগসমূহৰ নিৰ্দেশ অনুসৰি সংশ্লিষ্ট জিলাসমূহেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ অঞ্চলসমূহত হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। জিলাসমূহত সমন্বিত নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে। স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থাও কৰা হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে অসমত এইটো পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এইটো পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লোকসভাত কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনীতিকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত হ'বলগীয়া প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অসমত আজি মনোনয়ন দাখিলৰ প্ৰথম দিনত কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। নিৰ্বাচন আয়োগে দেশৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে নিৰ্বাচন ন্যায়িকৈ পৰিচালনা কৰিবলৈ জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। নিৰ্বাচনী আচৰণ বিধি উলংঘাকাৰীসকলৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে এই নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। তদুপৰি যিকোনো ব্যক্তিয়ে 1950 টোল ফ্ৰী নম্বৰত সংযোগ স্থাপন কৰি ওজৰ আপত্তি দিব পাৰিব। একেদৰে নিৰ্বাচনী বিধি সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে 03614084975 নম্বৰত যোগাযোগ কৰিব পাৰিব। অভিযোগকাৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰিবলৈ চি ভিজিল এপ ডাউনলোড কৰি যিকোনো ফটো অথবা ভিডিঅ' আপলোড কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ সুবিধা এপৰ জৰিয়তেও প্ৰাৰ্থীসকলৰ নিৰ্বাচন সংক্ৰান্তীয় তথ্য লাভ কৰিব পাৰিব। ৰাজ্যৰ আন জিলাসমূহৰ লগতে বাক্সা জিলাতো নিৰ্বাচনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত 944টা ভোটকেন্দ্ৰৰ ভিতৰত 15টা ভোটকেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াৰ দ্বাৰা পৰিচালিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা লৈছে। মহিলা ভোটকেন্দ্ৰৰ কালি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ প্ৰশিক্ষণত 60গৰাকী মহিলাক প্ৰশিক্ষণ দিয়া হয়। ইয়াৰে 30গৰাকী মহিলাক প্ৰিজাইডিং বিষয়া আৰু 30গৰাকী প্ৰথম পলিং বিষয়াৰ প্ৰশিক্ষণ দিয়া হয়। জিলা প্ৰশাসনে 15টা আদৰ্শ ভোটকেন্দ্ৰৰ বাবে অতিৰিক্ত মহিলা প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ মানাহ, বাক্সা, তামোলপুৰ আৰু গুৰেশ্বৰ বিধানসভা সমষ্টিৰ 8 লাখৰো অধিক ভোটদাতাই এইবাৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইপিনে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ 487 গৰাকী বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই অনুষ্ঠানত প্ৰশিক্ষকসকলে বিষয়াসকলক নিৰ্বাচনৰ নীতি নিৰ্দেশনা তথা ইভিএমৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে নিৰাপত্তাৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰিছে। এই সময়ছোৱাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহবলৈ তিতাবৰ মৰিয়নি অসম নাগালেণ্ড সীমান্তত পহৰাৰ ব্যৱস্থা কৰা হৈছে। লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই এইদৰে কয়।
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে লখিমপুৰত জিলা প্ৰশাসন সষ্টম হৈ উঠিছে। লোকসভা নিৰ্বাচনৰ উদ্দেশ্যে লখিমপুৰ জিলা প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি উলংঘাকাৰীসকলৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ হেতু নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ লগতে ফোন নম্বৰো মুকলি কৰিছে। নিৰ্বাচনী আচৰণ বিধি উলংঘাকাৰীসকলৰ বিৰুদ্ধে যিকোনো ব্যক্তিৰ ফোন নম্বৰ 03752245761 আৰু 1950 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়ে জানিবলৈ দিয়ে আৰু লগতে জিলা দণ্ডাধীশে এক আদেশযোগে জিলাখনত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই লৈ ফুৰাটো নিষিদ্ধ কৰিছে। ইয়াৰ পৰিৱৰ্তে অস্ত্ৰ শস্ত্ৰসমূহ স্থানীয় আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ অন্যথা ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰামতে দণ্ডনীয় হ'ব বুলিও কোৱা হৈছে।
নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজ্যৰ অন্য জিলাৰ লগতে নগাঁৱতো নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে। জিলাখনত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা লোকসকলক তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰসমূহ নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। অসমৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থী ঘোষণা কৰিছে। প্ৰাৰ্থী তালিকাত ভালেসংখ্যক মহিলা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। অসমৰ 14টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলে মহিলা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। গুৱাহাটী সমষ্টিত বিজেপিয়ে বিজুলী কলিতা মেধিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব দিছে। ইপিনে কাজিৰঙা সমষ্টিত ৰজলীনা তিৰ্কীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে দেশত বিজেপিয়ে এতিয়ালৈকে ঘোষণা কৰা দুখন তালিকাত 42 মহিলাৰ নাম সন্নিৱিষ্ট হৈছে। প্ৰথম দুখন তালিকাত দলটোৱে 267 প্ৰাৰ্থীৰ ভিতৰত এইসকল মহিলাৰ নাম ঘোষণা কৰিছে। প্ৰথমখন তালিকাত 12 মহিলাই স্থান লাভ কৰে। আনহাতে কংগ্ৰেছ দলে 6 আৰু তৃণমূল কংগ্ৰেছে 12 মহিলাক এতিয়ালৈকে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এইবাৰ লোকসভা নিৰ্বাচনত 85 লাখতকৈ অধিক মহিলা ভোটদাতাই প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে কোৱাৰ ছিউলত আয়োজিত গণতন্ত্ৰ শীৰ্ষ সন্মিলনৰ তৃতীয় সংস্কৰণ উপলক্ষে ভাৰ্চুৱেল ব্যৱস্থাৰে দিয়া এটা বিবৃতিত কয় যে ভাৰতত সম্প্ৰতি ভিন ভিন পৰ্যায়ত নিৰ্বাচিত মহিলাৰ সংখ্যা হ'ল 14 আৰু তৃণমূল পৰ্যায়ক সামৰি মহিলাৰ প্ৰতিনিধিত্বৰ এই সংখ্যা বিশ্বৰ যিকোনো স্থানৰ তুলনাত সৰ্বাধিক। লোকসভা আৰু বিধানসভা উভয়তে মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ হকে চৰকাৰে গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তই দেশৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ বক্তব্যক যে কোনোপধ্যে ওলাই কৰিব নোৱাৰি সেই কথাকে প্ৰতীয়মান কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ বিশ্বৰ অন্যতম প্ৰদূষিত মহানগৰ হিচাপে চিহ্নিত হোৱা বুলি ছুইজাৰলেণ্ডৰ বায়ুৰ মান নিৰীক্ষণকাৰী সংস্থা IQAR প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সত্যতা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে অস্বীকাৰ কৰিছে। বৰ্ডে এইবুলি কৈছে যে গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণত আছে আৰু ইয়াক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে মহানগৰীখনৰ বিভিন্ন স্থানত বায়ুৰ গুণাগুণ পৰীক্ষা কৰি আছে বুলিও বৰ্ডে লগতে প্ৰকাশ কৰে। বৰ্ডৰ মুখ্য কাৰ্যালয় বামুণী মৈদাম, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিমান বন্দৰ আৰু IIT গুৱাহাটী এই 4টা স্থানৰ পৰা সংগ্ৰহ কৰা তথ্য কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডত দাখিল কৰা হয়। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় বৰ্ডক IQAR প্ৰতিবেদনত প্ৰকাশিত বিভ্ৰান্তিকৰ তথ্য সম্পৰ্কেও অৱগত কৰা হৈছে। বৰ্ডে লগতে গুৱাহাটীৰ জনসাধাৰণক এনেধৰণৰ ভিত্তিহীন প্ৰতিবেদনত বিশ্বাস নকৰি নিজৰ স্বাভাৱিক জীৱন যাত্ৰা কোনো শংকা অবিহনে অব্যাহত ৰাখিবলৈ আহান জনায়। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সমিতা ভৰদ্বাজৰ পৰা।
আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে ৰাজ্যখনত বিৰোধী মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক সমালোচনা কৰি দল দুটাৰ প্ৰাৰ্থীক বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিবলৈ অসম কংগ্ৰেছক আহান জনাইছে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাক ৰাজ্যখনত বিৰোধী পক্ষৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহান জনায়। বিৰোধী ঐক্যৰ স্বাৰ্থত আপে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছতো কংগ্ৰেছ দলে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ নকৰা বুলি তেওঁ নেতাগৰাকীক সমালোচনা কৰে। তেওঁ লগতে 24 ঘণ্টাৰ ভিতৰত বিৰোধী ঐক্য মঞ্চৰ 16টা দলৰ স্বাক্ষৰৰ সৈতে লোকসভাৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণা পত্ৰ প্ৰকাশ কৰিবলৈ আহান জনায়। আনহাতে প্ৰাৰ্থিত ঘোষণাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। তেওঁ আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া আৰু মাকুম বিধানসভা সমষ্টিৰ তিনিখনকৈ দলীয় সভাত মিলিত হয়। তেওঁ তিনিচুকীয়া জিলাত বিজেপিৰ বিভিন্ন মৰ্চাৰ সৈতে মত বিনিময় কৰাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ তিনিচুকীয়া জিলাত বিজেপিৰ ব্যৱস্থাপনা বিভাগৰ সৈতে আলোচনাত মিলিত হয়। নতুনকৈ গঠিত মাকুম বিধানসভা সমষ্টিত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতেও তেওঁ বৈঠকত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও নেতাই বিজেপিত যোগদান কৰে। এই সন্দৰ্ভত তিনিচুকীয়াৰ আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়।
ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ আকৰ্ষণীয় যুঁজ হোৱাৰ সম্ভাৱনা আছে, কিয়নো সদৌখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। এগৰাকী এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ হৈ মোদী মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰা সৰ্বানন্দ সোণোৱাল আৰু আনগৰাকী বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ। ইয়াৰ পূৰ্বে লোকসভা আসনখনত এন ডি এৰ পৰা বিজেপিৰ ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰি মন্ত্ৰী হৈ আছে। এন ডি এৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দলীয় সভা নেতা কৰ্মীৰ বৈঠকত মিলিত হৈছে আৰু প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে। আনকি লোকসভা নিৰ্বাচনক লৈ সমষ্টিটোত অন্য ৰাজনৈতিক দলসমূহ প্ৰচাৰ অভিযানত নামি পৰিছে।
ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰজিনা তিৰ্কীয়ে গৃহ জিলা গোলাঘাটৰ সৰু পথাৰত উপস্থিত হয়। ইয়াৰ পাছতে তেওঁ দলীয় কৰ্মীসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয়। একেদৰে নগাঁও লোকসভা সমষ্টিত বিধায়ক ৰূপক শৰ্মাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ বটদ্ৰৱা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাত বিধায়কগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰে। আনহাতে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়াৰ অধ্যক্ষতাত কালি নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ, চি পি আই এম, এ আই ইউ ডি এফ আৰু আম আদমী দলৰ জিলা সমিতিৰ সভাপতি, সম্পাদক তথা প্ৰতিনিধিসকলৰ সৈতে নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া, ব্যয় নিৰীক্ষণ, আইন শৃংখলা, অনুমতি সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰে। সভাত তেওঁ সকলো ৰাজনৈতিক দলকে নিৰ্বাচনী আচৰণ বিধি মানি চলিবলৈ আহান জনায়। মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মুঠ পাঁচগৰাকী ব্যক্তিহে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এজন প্ৰাৰ্থীৰ লগত সৰ্বাধিক তিনিখন বাহনৰ কনভয়হে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ পৰা এশ মিটাৰ ভিতৰলৈকে আহিব পাৰিব। তদুপৰি কোনো ৰাজনৈতিক দলে সভা অনুষ্ঠিত কৰাৰ পূৰ্বে 48 ঘণ্টাৰ ভিতৰত জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব। ইপিনে আসন্ন নিৰ্বাচনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জত প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ শতাধিক লোকে এই সভাত বিজেপিত যোগদান কৰে। আজি বিশ্ব ঘনচিৰিকা দিৱস। পৰিৱেশতন্ত্ৰৰ সুৰক্ষা আৰু ভাৰসাম্য ৰক্ষাৰ দিশত এই চৰাইবিধে গ্ৰহণ কৰা ভূমিকা আৰু বিভিন্ন অঞ্চলত ইয়াৰ প্ৰজাতিসমূহ ক্ৰমাৎ বিলুপ্ত হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা প্ৰকৃতিপ্ৰেমী সংস্থা এটাৰ উদ্যোগত আজি বিদ্যালয়খনত ঘনচিৰিকা সংৰক্ষণ, চৰাইবিধৰ বাবে বাঁহ সজাৰ প্ৰণালী প্ৰদৰ্শনৰ লগতে গছপুলি ৰোপণ কৰা হয়। উল্লেখযোগ্য যে ভাৰতত 2010 চনৰ পৰাই এই দিৱস পালন কৰা হৈছে। সৰু সৰু কীট পতংগ ভক্ষণ কৰি জীয়াই থকা ঘনচিৰিকাৰ বিশ্বত পোৱা বহু প্ৰজাতিৰ ভিতৰত ভাৰতত মুঠ 5 বিধ প্ৰজাতিহে পোৱা যায়। আনহাতে অসমত ইয়াৰ 3 বিধ প্ৰজাতিহে দেখিবলৈ পোৱা যায়। জীৱন ধাৰণৰ শৈলী পৰিৱৰ্তন আৰু ঘনচিৰিকাৰ থকা ঠাই তথা খাদ্যৰ ক্ৰমাৎ অভাৱ হৈ অহাৰ লগতে এই চৰাইবিধৰ সংখ্যা কমি যোৱা বুলি অনুমান কৰা হৈছে। বিশ্ব সাধুকথা দিৱস উপলক্ষে আজি বৰপেটাত কাৰ্যসূচী গ্ৰহণ কৰা হয়। সাধুকথাক জনপ্ৰিয় কৰা তথা সাধুৱে দিয়া নীতি শিক্ষাৰে শিশুসকলক জীৱনৰ বাটত আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে 20 মাৰ্চৰ দিনটো বিশ্ব সাধুকথা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি বৰপেটা প্ৰেছ ক্লাবত প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত সাধুকোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলাভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নগাঁৱত শিশু আলোচনী মৌচাক, অকনিৰ সাহিত্য সভা আৰু এটা শিশু সংস্থাৰ উদ্যোগত ভাস্কৰ মজলীয়া বিদ্যালয়ত বিশ্ব সাধুকথা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত অৰ্ধশতাধিক শিশুৱে অংশগ্ৰহণ কৰে। বিগত কিছুদিন ধৰি ধূলি ধূসৰিত চৌপাশে ৰাজ্যৰ জনসাধাৰণক জীৱন যাত্ৰা ব্যতিব্যস্ত কৰাৰ পাছত আজি পুৱাৰে পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ অহা কিনকিনীয়া বৰষুণে ৰাইজক কিছু সকাহ দিয়া পৰিলক্ষিত হৈছে। বৰষুণৰ ফলত কোনো কোনো ঠাইত তাপমাত্ৰা কিছু হ্ৰাস পাইছে। গুৱাহাটী মহানগৰীত আজি ন্যূনতম তাপমাত্ৰা 17 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি। 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰশাসিত অঞ্চলৰ মুঠ 102টা সমষ্টিত এই পৰ্যায়ৰ নিৰ্বাচন। অসমত প্ৰথম পৰ্যায়ৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ। নিৰ্বাচনী আচৰণ বিধি উলংঘাকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কঠোৰ ব্যৱস্থা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনৰ যাৱতীয় প্ৰস্তুতি গ্ৰহণ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত।